দ্বিতীয় বংশাৱলী ২৯ অধ্যায় হিজকিয়াৰ ৰাজত্ব মন্দিৰ সূচী আৰু পবিত্ৰ কৰা। হিজকিয়াই ৰজা হৈ শাসনভাৰ লওঁতে তেওঁ বয়স ২৫ বছৰ আছিল। তেওঁ জেৰুচালেমত ২৯ বছৰ ৰাজত্ব কৰিলে। তেওঁ মাতৃ অবিয়া জখৰিয়াৰ জীয়েক আছিল। তেওঁ ওপৰ পিতৃ দাউদে কৰা কৰ্মৰ দৰে সকলো কৰ্ম কৰিছিল। তেওঁ জিহুৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিল। তেওঁ ৰাজত্বৰ প্ৰথম বছৰৰ প্ৰথম মাহত তেওঁ জিহুৱাৰ গৃহৰ দুৱাৰবোৰ মেলি সেইবোৰ মেৰামতি কৰিছিল। তেওঁ পুৰোহিত আৰু লেবিয়াসকলক মাতি আনি পূবফালে থকা চোতালত তেওঁলোকক একগোট কৰিছিল। তেওঁ তেখেতসকলক ক'লে, হে লেবিয়াসকল, আপোনালোকে মোৰ কথা শুনক। আপোনালোকে এতিয়া নিজক পবিত্ৰ কৰি নিজৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ জিহুৱাৰ গৃহ পবিত্ৰ কৰক আৰু পবিত্ৰ স্থানৰ পৰা অসুচী বস্তুবোৰ উলিয়াই পেলাওক, কিয়নো আমাৰ পূৰ্বপুৰুষসকলে সত্য লংঘন কৰিলে আৰু আমাৰ ঈশ্বৰ জিহুৱাৰ দৃষ্টিত কু আচৰণ কৰিলে। বিশেষকৈ তেওঁলোকে তেওঁক ত্যাগ কৰিলে আৰু জিহুৱাৰ নিবাসৰ ঠাইৰ পৰা বিমুখ হৈ তালৈ পিঠি দিলে। তেওঁলোকে আনকি বাৰাণ্ডাৰ দুৱাৰবোৰ বন্ধ কৰিলে আৰু প্ৰদীপবোৰ নুমুৱাই ৰাখিলে। তেওঁলোকে পবিত্ৰ স্থানৰ মাজত ইজৰাইলৰ ঈশ্বৰৰ উদ্দেশ্যে ধূপ নজ্বলালে আৰু হোম বলি নিদিলে। এইকাৰণে যিহুদা আৰু জেৰুচালেমৰ ওপৰত জিহুৱাৰ ক্ৰোধ আহিছে আৰু আপোনালোকে নিজ চকুৰে এতিয়া দেখাৰ দৰে ত্ৰাহৰ বিষয়, আচৰিত আৰু ঘৃণাৰ বিষয় হ'বলৈ তেওঁলোকক সোধাই দিলে। এইকাৰণে আমাৰ পিতৃসকল তৰোৱালৰ আঘাতত পতিত হ'ল আৰু আমাৰ পু জি আৰু ভাৰ্যাসকলক এইকাৰণে বন্দী কৰি নিয়া হ'ল। আমাৰ পৰা ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ পচন্দ ক্ৰোধ যেন আঁতৰে, তাৰ বাবে তেওঁৱে সৈতে এটি নিয়ম চুক্তি স্থাপন কৰিবলৈ এতিয়া মোৰ মনে স্থিৰ কৰিছে। হে মোৰ বোপাহঁত, তোমালোকে এতিয়া অৱহেলা নকৰিবা, কিয়নো তোমালোকে যেন জিহুৱাৰ আগত থিয় হৈ তেওঁ পৰিচৰ্যা কৰা আৰু তেওঁৰ পৰিচাৰক উ ধূপ জ্বলাওঁতা হোৱা, এইকাৰণে তেওঁ তোমালোককেই মনোনীত কৰিলে। তেতিয়া সেই লেবিয়াসকল উঠিল, কহাতৰ সন্তানসকলৰ মাজৰ অমাচয়ৰ পুত্ৰ মহৎ আৰু অজৰিয়াৰ পুত্ৰ জুৱেল, মৰাৰীৰ সন্তানসকলৰ মাজৰ অবিদৰ পুত্ৰ কিছ আৰু জিহলেলৰ পুত্ৰ অজৰিয়া, গেচুনিয়াসকলৰ মাজৰ জিম্মাৰ পুত্ৰ জোৱাহ আৰু জোৱাহৰ পুত্ৰ এডন, ইলিচাফনৰ সন্তানসকলৰ মাজৰ চিম্মি আৰু জুৱেল, আছফৰ সন্তানসকলৰ মাজৰ জখৰীয়া আৰু মত্তনীয়া, হেমনৰ সন্তানসকলৰ মাজৰ জিহিয়েল আৰু চিমি, আৰু জিথুদুনৰ সন্তানসকলৰ মাজৰ চমৰীয়া আৰু উজিয়েল। তেওঁলোকে নিজৰ ভাইসকলক গোটাই নিজক পবিত্ৰ কৰিলে আৰু জিহুৱাৰ বাক্য অনুসাৰে অহা ৰজাৰ আজ্ঞা পালন কৰি জিহুৱাৰ গৃহ শুচি কৰিবলৈ সোমাল। পুৰোহিতসকলে শুচি কৰিবৰ অৰ্থে জিহুৱাৰ গৃহৰ ভিতৰলৈ গ'ল। জিহুৱাৰ মন্দিৰৰ ভিতৰত যি যি অসুচী বস্তু তেওঁলোকে পালে, সেই সকলোকে উলিয়াই আনি জিহুৱাৰ গৃহৰ চোতালত ৰাখিলে। পাছত লেবিয়াসকলে সেইবোৰ বাহিৰলৈ উলিয়াই আনিলে আৰু কিদুন জুৰিত পেলাই দিবৰ কাৰণে সেইবোৰ কঢ়িয়াই লৈ গ'ল। এইদৰে তেওঁলোকে প্ৰথম মাহৰ প্ৰথম দিনা সেই গৃহ পবিত্ৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু মাহৰ অষ্টম দিনত জিহুৱাৰ গৃহৰ বাৰাণ্ডা পাইছিল। তেওঁলোকে আঠ দিনৰ ভিতৰত জিহুৱাৰ গৃহ পবিত্ৰ কৰিছিল আৰু প্ৰথম মাহৰ ষোল্লৰ দিনৰ দিনা তেওঁলোকে কাম শেষ কৰিছিল। পাছত তেওঁলোকে ৰজা হিজকিয়াৰ ওচৰলৈ গৈছিল আৰু কৈছিল, আমি জিহুৱাৰ গৃহৰ আটাইবোৰ বস্তু, হোমবেদী আৰু তাৰ সকলো সঁজুলি আৰু দৰ্শন পিঠাৰ মেজ আৰু তাৰ সকলো পাত্ৰ শুচি কৰিলোঁ। তাৰ উপৰিও ৰজা আহজে ৰাজত্ব কৰা কালত সত্য লংঘন কৰি যি যি পাত্ৰ পেলাই দিছিল সেই সকলোকে আমি যুগুত কৰি পবিত্ৰ কৰিলোঁ। চাওক, সেইবোৰ জিহুৱাৰ যজ্ঞবেদীৰ আগত আছে। তেতিয়া হিজকিয়া ৰজাই অতি পুৱাই উঠি নগৰৰ অধ্যক্ষসকলক গোট খুৱালে আৰু তাৰ পাছত তেওঁ জিহুৱাৰ গৃহলৈ গ'ল। তেতিয়া তেওঁলোকে ৰাজ্যৰ ধৰ্মধামৰ আৰু জিহুদাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে হাতোটা ভতৰা, হাতোটা মতা ভেড়া, হাতোটা ভেড়া পোৱালি আৰু হাতোটা মতা ছাগলী আনিলে। তাতে তেওঁ জিহুৱাৰ যজ্ঞবেদীৰ ওপৰত সেইবোৰ উৎসৰ্গ কৰিবলৈ হাৰুণৰ সন্তান পুৰোহিতসকলক আজ্ঞা দিলে। এই হেতুকে তেওঁলোকে ভতৰাবোৰ মাৰিলে আৰু পুৰোহিতসকলে সেইবোৰৰ তেজ লৈ বেদীত ছটিয়ালে আৰু মতা ভেড়াবোৰ মাৰি সেই তেজবোৰ বেদীত ছটিয়ালে আৰু ভেড়া পোৱালিবোৰ মাৰি সেইবোৰৰ তেজ বেদীত ছটিয়ালে। পাছত তেওঁলোকে পাপাৰ্থক বলি স্বৰূপে সেই ছাগলীবোৰ ৰজা আৰু সমাজৰ আগলৈ আনিলে। তাৰ পাছত তেওঁলোকে সেইবোৰৰ ওপৰত হাত ৰাখিলে। তাতে পুৰোহিতসকলে সেইবোৰ মাৰি গোটেই ইজৰাইলক প্ৰায়চিত্ত কৰিবৰ অৰ্থে বেদীত পাপনাশক নৈবেদ্য স্বৰূপে সেইবোৰ তেজ ছটিয়াই দিলে, কিয়নো গোটেই ইজৰাইলৰ কাৰণে হোম বলি আৰু পাপাৰ্থক বলিদান কৰিবলৈ ৰজাই আজ্ঞা দিছিল। হিজকিয়াই ৰজা দাউদৰ দৰ্শক গাত আৰু নাথন ভাৱবাদীৰ আজ্ঞা অনুসাৰে তাল, নেবল আৰু বিনা লোৱা লেবিয়াসকলক জিহুৱাৰ গৃহত উপস্থিত কৰালে, কিয়নো জিহুৱাই তেওঁ ভাৱবাদীসকলৰ দ্বাৰাই ইয়াকে কৰিবলৈ আজ্ঞা দিছিল। এই হেতুকে লেবিয়াসকলে দাউদৰ বাদ্যযন্ত্ৰ আৰু পুৰোহিতসকলে তুৰীৰ হাতত লৈ থিয় হ'ল। পাছত হিজকিয়াই যজ্ঞবেদীৰ ওপৰত হোম বলি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে। যেতিয়া হোমৰ আৰম্ভ হ'ল, তেতিয়া তুৰীৰ লগতে ইজৰাইলৰ ৰজা দাউদৰ বাদ্যযন্ত্ৰৰে সৈতে জিহুৱাৰ গান আৰম্ভ হ'ল। তাতে গোটেই সমাজে প্ৰণিপাত কৰিলে, গায়কসকলে গীত গালে আৰু তুৰী বজোৱাসকলে তুৰী বজালে, হোম বলি শেষ নোহোৱালৈকে এনেদৰেই চলি থাকিল। হোম বলি শেষ হোৱাৰ পাছত ৰজা আৰু তেওঁৰ লগৰ সকলো মানুহে আঁঠুকাঢ়ি প্ৰণিপাত কৰিলে। ইয়াৰ বাহিৰেও হিজকিয়া আৰু অধ্যক্ষসকলে দাউদ আৰু আছব দৰ্শকে লিখা বাক্যৰে জিহুৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিবলৈ লেবিয়াসকলক আজ্ঞা দিলে। তেওঁলোকে আনন্দৰে প্ৰশংসাৰ গান কৰিলে আৰু মূৰ দুৱাই প্ৰণিপাত কৰিলে। তেতিয়া হিজকিয়াই উত্তৰ দি ক'লে, এতিয়া আপোনালোকে জিহুৱাৰ উদ্দেশ্যে নিজকে পবিত্ৰ কৰিলে, আপোনালোক ওচৰলৈ আহক আৰু জিহুৱাৰ গৃহলৈ মংগলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি আনক। তেতিয়া সমাজে মংগলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি আনিলে আৰু যিমান লোকৰ ইচ্ছা আছিল সেই সকলোৱেই হোম বলি আনিলে। সমাজে অনা হোম বলিৰ সংখ্যা এনে 17টা খাৰ, 100 মতা মেৰ ছাগ আৰু 200 মেৰ ছাগ পোৱালি, এই সকলো জিহুৱাৰ উদ্দেশ্যে দিয়া হোম বলি আছিল। আৰু 600 খাৰ, 3000 মেৰ ছাগ আৰু ছাগলী পবিত্ৰ কৰা হ'ল। কিন্তু পুৰোহিতসকল তাকৰ হোৱাৰ বাবে তেওঁলোকে আটাইবোৰ হোম বলি ছাল বখলিয়াবলৈ অসমৰ্থ হ'ল। এইবাবে সেই কাম নোহোৱালৈকে আন পুৰোহিতসকলে নিজক পবিত্ৰ নকৰিলে। পাছত তেওঁলোকৰ লেবিয়া ভাইসকলে তেওঁলোকক সহায় কৰিলে, কিয়নো নিজক পবিত্ৰ কৰা কথাত পুৰোহিতসকলতকৈ লেবিয়াসকলৰ মন অধিক সৰল আছিল। তাৰ উপৰিও মংগলাৰ্থক বলিবোৰৰ তেলেৰে আৰু হোম বলিবোৰৰ উপযুক্ত পেয় নৈবেদ্যৰে সৈতে সেই হোম বলি অধিক আছিল। এইদৰে জিহুৱাৰ গৃহৰ সম্বন্ধীয় কাৰ্য পৰিপাটিকৈ চলিছিল। ঈশ্বৰে এইদৰে লোকসকলৰ মন যুগুত কৰাৰ বাবে হিজকিয়া আৰু আন সকলো লোকে আনন্দ কৰিলে, কিয়নো এই কাম সোনকালে কৰা হৈছিল।